আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঠাই ঠাই বাতৰিৰ ভিতৰত আছে দেশত নিৰ্বাচনী ব্যৱস্থাৰ সুপৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ 23টা নতুন পদক্ষেপ গ্ৰহণ ৰাজ্যত 400গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়ক নিযুক্তি পত্ৰ প্ৰদান অসম চুক্তি 6 নম্বৰ দফাৰ ৰূপায়ণৰ বাবে গঠিত উপ সমিতিৰ অহা 8 আগষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত সাহিত্য একাডেমি 2025 বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা ঘোষণা আৰু নাইপাৰ গুৱাহাটীৰ 7ম সমাৱৰ্তন সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ 366গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰমাণ পত্ৰ প্ৰদান নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে নিৰ্বাচনী ব্যৱস্থাৰ সুপৰিচালনাৰ বাবে 23টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশ মৰ্মে আজি দিছপুৰৰ ৰাজ্যিক নিৰ্বাচনী বিষয়ৰ সন্মিলন কক্ষত আয়োজিত এটা বিশেষ অনুষ্ঠানত নিৰ্বাচন আয়োগৰ যুটীয়া সঞ্চালক অনুজ চান্দক আৰু সহকাৰী সঞ্চালক অপূৰ্ব কুমাৰে এই নতুন পদক্ষেপসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে এই অনুসৰি এতিয়াৰে পৰা সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলৰ মোবাইল ফোন ৰখাৰ ব্যৱস্থা থাকিব কোনো এটা ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদাতাৰ সংখ্যা 1200তকৈ অধিক নহ'ব মৃত ভোটদাতাৰ তথ্য ভাৰতৰ মহাপঞ্জীয়কৰ তথ্য ভাণ্ডাৰৰ সৈতে যুক্ত কৰি ৰিজাৰ্ভ চোৱা হ'ব তদুপৰি মহানগৰসমূহৰ বহুমহলীয়া আৱাসিক অঞ্চলসমূহতো ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব ইয়াৰ লগতে ECI নেট নামৰ ৱেবছাইট আৰু এপত সকলো তথ্য একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হ'ব বুথ পৰ্যায়ৰ বিষয়াসকলৰ বাবে ফটোযুক্ত পৰিচয় পত্ৰ আৰু তেওঁলোকৰ ভিতৰৰে 1 লাখগৰাকীক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত প্ৰশিক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে 2গৰাকী বিষয়াই 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটদাতাসকলৰ সচেতনতা বৃদ্ধি আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কত সঠিক তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনকে ধৰি সংবাদ মাধ্যমসমূহক সহযোগিতা কৰিবলৈ আহ্বান জনায় ৰাজ্যিক নিৰ্বাচন আয়োগে কালি BTC নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ জাননী জাৰি কৰে এই অনুসৰি কাইলৈ ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হ'ব আৰু 22 জুলাইত খচৰা তালিকা প্ৰকাশ পাব 5 আগষ্টৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পৰা হ'ব আৰু 11 আগষ্টৰ ভিতৰত এইবোৰ নিষ্পত্তি কৰা হ'ব 13 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা আৰু 18 আগষ্টত ভোটগ্ৰহণ কেন্দ্ৰৰ তালিকা প্ৰকাশ পাব অসম চৰকাৰে 400গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে তৃণমূল পৰ্যায়ৰ পৰা মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে নিজৰ ভাষণত তেওঁ কয় যে নৱনিযুক্ত বিষয়াসকলে চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱায়িত কৰাৰ লগতে উন্নত স্বাস্থ্যসেৱা প্ৰদানত সহায় কৰিব বিগত কেইবছৰমানত স্বাস্থ্যসেৱাৰ দিশত লাভ কৰা সাফল্য হিচাপে প্ৰসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে 2029 চনৰ ভিতৰত অসমত 30খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাজ্যখনক চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ দিশত শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ কয় যে ৰাজ্যত 6খনৰ পৰা 13খনলৈ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি পোৱাৰ ফলত সুলভ হাৰত স্বাস্থ্যসেৱা প্ৰদানৰ সুবিধা হৈছে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত চিকিৎসালয়সমূহৰ সেৱা প্ৰদান ব্যৱস্থাত কিছু সংশোধন কৰাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে তেওঁ কয় যে এনে চিকিৎসালয়সমূহে টকা পইচা আদায় দিব নোৱাৰাৰ বাবে মৃতদেহ আৰু ৰোগীক যাতে ৰখাই থ'ব নোৱাৰে তাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত ল'ব তদুপৰি এই সন্দৰ্ভত সহায়ৰ বাবে এটা কল চেণ্টাৰ স্থাপন কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক কোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে অসুবিধাৰ সন্মুখীন হোৱা লোকে কল চেণ্টাৰলৈ ফোন কৰিলে আৰক্ষীয়ে ততালিকে সংশ্লিষ্ট চিকিৎসালয়ত উপস্থিত হৈ ৰোগী নাইবা মৃতদেহ পৰিয়ালক গতাই দিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ চিকিৎসকসকলক ভাত্তাকে ধৰি বিভিন্ন সা সুবিধা প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও জানিবলৈ দিয়ে
প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে দ্বিতীয়ত তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায় মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে 102 হওক 103 হওক যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানত, যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছো, আপোনালোকে ভাল খবৰ এটা পাব। দুই এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম, যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে।
আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা 5 জুন পৰ্যন্ত 120,359 গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি দিছে। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। অহা 21 জুনত সমগ্ৰ বিশ্বতে 1 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। আজি আমি প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ পৰা বিশ্বব্যাপী অভিযানলৈ যোগৰ বিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰিবলৈ লৈছো।
যোগৰ ইতিহাস ভাৰতৰ প্ৰাচীন সভ্যতাৰ মাজত গভীৰভাৱে শিপাই আছে। সিন্ধু সৰস্বতী উপত্যকা সভ্যতাত যোগ আধ্যাত্মিক অনুশীলন হিচাপে আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে আত্ম উপলব্ধিৰ দিশত যোগ অনুশাসনমূলক পথলৈ বিকশিত হ'ল। বহু বছৰ ধৰি পণ্ডিতসকলে খ্ৰীষ্টপূৰ্ব 500ৰ আশে পাশে বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত যোগৰ উৎপত্তি হৈছিল বুলি বিশ্বাস কৰিছিল। কিন্তু সিন্ধু সৰস্বতী উপত্যকা সভ্যতাৰ পৰা পোৱা প্ৰত্নতাত্বিক তথ্যৰ পৰা যোগ বহু পুৰণি বুলি অনুমান কৰিব পাৰি। সময়ৰ লগে লগে যোগ বেদ, উপনিষদ আৰু পাছলৈ পতঞ্জলীৰ যোগসূত্ৰলৈ প্ৰবাহিত হ'ল। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত 21 জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই সপ্তাহত আমি 1 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিম। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে এখন পৃথিৱী, এটা স্বাস্থ্যৰ বাবে যোগ।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণৰ বাবে গঠিত উপ সমিতিখনে চলিত বৰ্ষৰ 8 আগষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। আজি গুৱাহাটী জনতা ভৱনত অসম চুক্তি ৰূপায়ণ উপ সমিতিৰ ষষ্ঠ বৈঠকত এই কথা প্ৰকাশ কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াসকলৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত 6 নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে আগবঢ়োৱা 39টা পৰামৰ্শৰ সৈতে জড়িত বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দোহায়। বৈঠকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই অসম চুক্তিৰ 7 নম্বৰ দফা সন্দৰ্ভত এখন উপ সমিতি গঠন কৰি ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ বাবে পৰামৰ্শ দিয়ে। মন্ত্ৰী বৰাই এই পৰামৰ্শসমূহ বিবেচনাৰ বাবে গ্ৰহণ কৰাৰ লগতে 6 নম্বৰ দফাৰ ৰূপায়ণে অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষিত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে। বৈঠকত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ উপৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। সাহিত্য একাডেমীয়ে 2025 বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে। অসমৰ সুপ্ৰকাশ কুঁৱৰীলৈ কুচিয়ানামা শীৰ্ষক চুটিগল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুংগুৰ বড়োৱে বড়ো ভাষাত লিখা আং অচুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই শান্তি ভূষণ আৰু আশুদানাই শিশুগল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে। শ্ৰীব্ৰহ্মই এই বঁটা লাভ কৰাৰ পাছত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি এনেদৰে কয়।
আজি মই 2025 চনৰ সাহিত্য একাডেমী পোৱাটো মই খুবেই ভাল লাগিছে, মনত খুব উৎফুল্লিত লাগিছে। মই যাতে ভৱিষ্যতেও এনেকৈ কাম কৰি যাব পাৰে সেইটো মই কামনা কৰিছোঁ। শান্তি বচন আৰু আঁঠু দানাই বড়ো ভাষাত পাইছোঁ। মই কিতাপ লিখাটো আৰম্ভ কৰিছোঁ 2008 চনৰ পৰা, যেতিয়া আমাৰ দৰমাত বড়ো সাহিত্য সভাত অধিৱেশন হৈছিলোঁ, তাৰ পৰাই মই লিখা মেলাটো আৰম্ভ কৰিছোঁ আৰু আজিলৈকে লিখি পেলাই 30খনমান কিতাপ লিখিছোঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইজন বঁটা বিজয়ী সাহিত্যিকক অভিনন্দন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা লাভ কৰা 4গৰাকী সাহিত্যিকলৈ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপসভাপতি বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বর্ষিয়ান নেত্রীগুলির সঙ্গে কিছু সময় কটায় আর চিকিৎসার সম্পূর্ণ ব্যয় রাজ্য সরকারে বহন করব বলে প্রকাশ করে। মুখ্যমন্ত্রী আজি একেখন চিকিৎসালয়তে চিকিৎসাধীন হয়ে থাকা জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগবতীর স্বাস্থ্যের বুঝ লেন। ভাগবতীর চিকিৎসার সম্পূর্ণ ব্যয়ও সরকারে বহন করব বলে মুখ্যমন্ত্রী পাছত প্রকাশ করে। সরকারে 15 আগস্টের 3,000 টাকা মূল্যত ফাস্টেগ আধারিত বার্ষিক অনুমতিপত্র প্রবর্তন করব। ইয়ার ফলত সমগ্র দেশের রাষ্ট্রীয় ঘাইপথে সুগম আর কম খরচে যাত্রা সম্ভব হয়ে উঠব। এই অনুমতিপত্র সক্রিয় হওয়া দিনের এবছর অথবা সর্বাধিক 200 যাত্রার বৈধ হব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় শিবসাগরের ভটিয়াপাড়ার ONGCর গ্যাস নির্গমন সন্দর্ভত কেন্দ্রীয় পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রী হরদীপ সিং পুরীর এখন পত্র প্রেরণ করেছে। মুখ্যমন্ত্রীগিয়ে পরিস্থিতির অবনতি রোধ করার ONGCক যুদ্ধকালীন তৎপরতার গ্যাস নির্গমন নিয়ন্ত্রণের প্রচেষ্টা গ্রহণ করবল নির্দেশ দিবল পত্রখনের জড়িয়ে অনুরোধ জানাচ্ছে। স্বাভাবিক অবস্থা ঘুরায় অনার ONGCয়ে অধিক সক্রিয়তার ব্যবস্থা গ্রহণ করার প্রয়োজন আছে বলে মত পোষণ করে। রাজ্য সরকারে প্রভাবিত লোকসল সকল ধরনের সাহায্য আগবাড়ি বলেও মন্তব্য করে। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রী শ্রী পুরিয়ায় ইয়ার পূর্বেও টেলিফোন যোগে রাজ্য সরকারের সঙ্গে গ্যাস নির্গমন রোধ করার তেল আর প্রাকৃতিক গ্যাস নির্গমে চলাই থাকা প্রচেষ্টার বুঝ লিখেছিল। কালে সামাজিক মাধ্যমের একটা বার্তাতে কয় যে ONGCর বিষয়াসকল আন্তরাষ্ট্রীয় বিশেষজ্ঞসকলের সঙ্গে নিরন্তর যোগাযোগ আছে। তেল আর প্রাকৃতিক গ্যাস নির্গম ONGCয়ে শিবসাগর জেলার রুদ্রসাগর তৈল ক্ষেত্রত গ্যাস নির্গমন রোধ করার দেশ বিদেশের বিশেষজ্ঞর পরামর্শ অনুযায়ী কাম করে আছে যদিও পরিস্থিতি এতিয়াও নিয়ন্ত্রণ হওয়া নাই। প্রতিষ্ঠানটে গ্যাস নির্গমন হয়ে থাকা 147 নম্বর রিগর খননের দায়িত্ব থাকা SK পেট্রো নামের ব্যক্তিগত খণ্ডর কোম্পানিটির বিরুদ্ধে নিজাববিয়াক তদন্ত আরম্ভ করেছে। এটা পরবর্তী বাতরি শুনক অরুণিমা গোস্বামীর পর।
রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উত্তর পূর্বাঞ্চলক জৈব বৈচিত্র্য পরম্পরাগত ঔষধ আর থলুয় স্বাস্থ্য যতন জ্ঞানের ভান্ডার বলে অভিহিত করেছে। আজি রাষ্ট্রীয় শেষত শিক্ষা আর গবেষণা প্রতিষ্ঠান নাইপার গুয়াহাটির সপ্তম সমাবর্তন সমারোহত দিয়া ভাষণত নাইপারের লেখিয়া প্রতিষ্ঠানে অত্যাধুনিক বিজ্ঞান আর প্রযুক্তির মাধ্যমে এই চহকী ঐতিহ্য গোলকীয় পর্যায়ে লো যাত গুরুত্বপূর্ণ ভূমিকা পালন করব বলে মন্তব্য করে। শেষস্থানের উন্নয়নত উত্তর পূর্বাঞ্চলের বর্ধিত ভূমিকার বিষয়ে উল্লেখ করে রাজ্যপালগুলি কয় যে এডভান্টেজ অসমের দ্বিতীয় পর্যায় আর রাইজিং নর্থ ইষ্টর দরে উদ্যম সমূহের বলত উদ্ভাবন উদ্যমশীলতা আর শেষক জোটকর্ষণ নতুন কেন্দ্র হিসাবে রাজ্যখনের উত্থান ঘটিছে। শেষস্থলে ভারতের সামর্থ্যর প্রশংসা করে রাজ্যপালগুলি কয় যে দেশে জেনেরিক ঔষধের গোলকীয় চাহিদার 20% পূরণ করে আছে। দেশত চিকিৎসার 60 আর অধিক শাখাত 60,000 অধিক ব্র্যান্ডের ঔষধ উৎপাদন হয় বলে জানিবলে দিয়ে। রাজ্যপালগুলি COVID-19 মহামারীর সময়ত ভারতে পালন করা গুরুত্বপূর্ণ ভূমিকার বিষয়ে আলোকপাত করে আর এই মহামারীত আগবা সক্রিয় অবদানের নাইপারের ভূয়সী প্রশংসা করে। নাইপারে এই অবদানের কোভিড ওয়ারিয়ারের সম্মানও লাভ করেছিল। অনুষ্ঠানত অংশ লই রসায়ন আর সার মন্ত্রালয়ের অধীনের শেষজ বিভাগের সচিব অমিত আগরওয়ালে কম সময়ের ভিতর গুয়াহী নাইপারে গবেষণা ঔষধ আবিষ্কার আর উদ্ভাবনের ক্ষেত্রে যথেষ্ট অরিহা যোগায় অহা বলে উল্লেখ করে।
আজ নাইপার গুয়াহাটি ন্যাশনাল ইনস্টিটিউট অফ ফার্মাসিউটিক্যাল এডুকেশন এন্ড রিসার্চ গুয়াহাটি কা 7th কনভোকেশন থা মে দো ব্যাচেস কে সারে পোস্ট গ্রাজুয়েট অর ডক্টরাল স্টুডেন্টস কো ডিগ্রিজ অ্যাওয়ার্ড কি গই। নাইপার গুয়াহাটি ইস এরিয়া কা অর কান্ট্রি কা প্রিমিয়ার ইনস্টিটিউশন হ্যায় ফার্মেসি সেক্টর মে ইসকি 15th র্যাঙ্কিং হ্যায়। ইয়াহা পে 6 ফ্যাকাল্টি হামারি স্ট্যানফোর্ড টপ 2% মে আতি হ্যায়। দিস ইজ আ ম্যাটার অফ প্রাইড ফর দ্য কান্ট্রি ফর দ্য রিজন এন্ড ফর দ্য ইনস্টিটিউশন। ফার্মাসিউটিক্যাল এডুকেশন এন্ড রিসার্চ টেকনোলজি কে আলাবা সায়েন্স এন্ড টেকনোলজি অর মেডিকেল সায়েন্স কে আলাবা খালি তীসরা এসা ক্ষেত্র হ্যায় যাহা পে কি এসি এফেক্ট ইনস্টিটিউশন বনাই গই। বহুত আচ্ছা কাম ইস দেশ মে হো রা হ্যায়। ইয়ে পুরা ফার্মাসিউটিক্যাল অর মেডিকেল এডুকেশন মেডিকেল টেকনোলজি কা ক্ষেত্র জো হ্যায় এসা এরিয়া হ্যায় জিসমে ইন্ডিয়া জো হ্যায় বহুত হি গ্লোবালি কম্পিটিটিভ হ্যায় অর হামারে ইসমে গ্লোবাল কন্ট্রিবিউশন বাড়তা চলা যা রা হ্যায়। ইন্ডিয়া ইজ নোন অ্যাজ।
সমাবর্তনত নাইপারের সঞ্চালক ডক্টর USN মূর্তিয়ে চিকিৎসা আহিলার পরীক্ষণের জড়িয়ে নাইপার গুয়াহাটিয়ে রাজ্যের স্বাস্থ্যসেবাত আমূল পরিবর্তন আনবলে সামর্থ্য হয়েছে বলে প্রকাশ করে। আজির অনুষ্ঠানত 10 গৰাকী গবেষক ছাত্রছাত্রী PhD 2022-24 বর্ষের 144 গৰাকী আর 2023-25 বর্ষের 212 গৰাকী শিক্ষার্থী স্নাতকোত্তর ডিগ্রির প্রমাণপত্র প্রদান করা হয়। বরপেটার সাংবাদিক রাজু কুমার দাসর আজি পুয়া বরপেটার ফখরউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাসপাতালত দেহাবসান ঘটে। দীর্ঘদিন ধরে শ্বাস প্রশ্বাসজনিত রোগত আক্রান্ত হয়ে চিকিৎসাধীন হয়ে আছিল। মৃত্যু ক্ষমতার বয়স হয়েছিল 42 বছর। প্রায় 20 বছর ধরে ভিডিও সাংবাদিক হিসাবে কেবাটাও রাষ্ট্রীয় সংবাদ মাধ্যমের সঙ্গে জড়িত হয়ে আছিল। মৃত্যুত বরপেটা প্রেস ক্লাবের কেবাটাও দল সংগঠনে শোক প্রকাশ করেছে। বাতরি শেষ করার পূর্বে প্রধান বাতরিকা পুনের এবার। দেশত নির্বাচনী ব্যবস্থার সুপরিচালনার নির্বাচন আয়োগের 23টা নতুন পদক্ষেপ গ্রহণ। রাজ্য 400 গৰাকী চিকিৎসা আর স্বাস্থ্য বিষয়াক নিযুক্তিপত্র প্রদান। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত উপ সমিতি অহা 8 আগষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত। সাহিত্য একাডেমী 2025 বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা ঘোষণা। আৰু নাইপাৰ গুৱাহাটীৰ 7ম সমাৱৰ্তন সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ 366 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰমাণ পত্ৰ প্ৰদান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।